Good evening, Itu Akashwani Kohima. Samlaka Khobor Puriya Sim Kongnongla. Pohela Headlines. Vice President C.P. Radhakrishnan ba Viksit Bharat Banai Dibole Naujawan Laka Dorkar Kam Khan Janai Dise. India Di Nagaland ba Sabse Uccha GST Growth Tu Kamyab Korise. External Affairs Minister S. Jaishankar ba Koise Ki Atangwad Ba Surakshit Rakhibole Bharat Lokoti Hak Thaki Ase Aro Minister Dr. Jitendra Singh ba Koise Ki Bharat Laka Reform Official Tu Technology Ba Chalai Rakhi Ase. Itia Pura Khobor. Vice President C.P. Radhakrishnan ba koise ki Bharat tu 2047 napung jagite ekta developed desh hoi jabole ase. Dr. MGR Educational and Research Institute University Chennai dekta convocation di aji kotha kore tar ba koise ki Bharat tu bishi joldi duniya di disira wala sabse dangor economy hobole ase. Viksit Bharat tu 2047 dakti banai dibole naujawan laka dorkar kam janai kina tar ba Hutai, Sikibuli, Ethical Values or AI are noton technologies like a samaydi adaptability, Kuribuli Dorkar Janai se. Tibra graduates logodi integrity, resilience or desh siva laka atma logodi excellence hovali onorat kurise. Vice President Bra, alakalak discipline di ucha rank holders logodi degree kan award kuridi se. Desh di sub states majore sabse ucha GST growth Nagalandi report kurigina. Aki saal logoti saile April ba December 2025 samay karoni collection di 37% uthi jaise. Official data bra koise ke state laka total GST collection bra 627 crore tukadu itu samay di pungjise. Itu du 234 crore tukadu central GST, 293 crore tukadu state GST aro 100 crore tukadu integrated GST milai ginase. Iki samay di central GST commissionary Dimapur ba janaise. Komti industrial base logoti ekta consumer state hisapi GST laka destination base niyombra Nagaland tax revenue bishi pothai gena etu laka fiscal takat uthai dise etu bra koise ke vyapar community logoti thik samay jankari dia aro ethical tax practices koria logoti enforcement gadam uthai dia bra state GST compliance barhai dise External Affairs Minister S. Jaishankar ba aji koise ki Bharat ba atangwad khilaf nicho suraksha rakhibole gadam uthabole ase aro kunu bra Bharat lokodi kinaka nicho defense chalabo etu koi dibole nalage. Shastra 2026 IIT Madras Techno Entertainment Fest Chennai di khulai dia samay kotha kore tar ba koise ki Bharat ba nicho suraksha karone dorkar gadam uthabole ase. External Affairs Minister ba India's neighborhood policy laga janai de kena parosi bra atangwad kam kuria khilap nai dile ba nicho suraksha rakhibole hak ase koise.
A country decides that they will deliberately, persistently, unrepentantly continue with terrorism. We have a right to defend our people against terrorism. We will exercise that. How we exercise that right is up to us. As I said, a lot of it is goodwill. Many years ago, we agreed water sharing arrangement because the belief, the underpinning of that was it was a gesture of goodwill because for good neighborliness we were doing it.
Shrish Jaishankar bra koise ki Simona bahar laga atangwad kambra bhal bhavana aru benefits kan rakhai gina hinsa lokoti mila jura thaki boli na paribo Bharat laga bhavana janai gina tar bra koise ki Indian foreign policy bra duniya tu ekta parivar hisabi rakhi ase aru national takat aru partnership bra problem solving di dorkar rakhi ase Science and Technology Minister Dr. Jitendra Singh bra koise ki Bharat laka reform official tu technology bra chalai rakhi ase. Talaka ministry laka Celsius kamyab di Nai Delhi de aji kotha kore tar bra koise ki sarkar ba 2014 bra loi kena uccha dorkar do science and technology ri rakhi ase. Dr. Singh bra janai disi ki desh laka future growth tu technology aru innovation bra chalai rakhi bila ase. Taibra koise ke sabse pahila bar karni sarkar ba aage aahi kena private sector lokodi madad dibole ase
first time ever any government has come forward with an initiative to support the private sector you can the government is donating a fund to accelerate the private sector participation which is the research development innovation fund of rupees 1 lakh crore I think unique of its kind But since we are opening up in a big way to a greater integration between the public and the private, to a greater integration between the public and the private sector, so therefore, with all the sensitivity and consciousness, it was realized that we have to give them an initial push in the noble hope that then finally they would take over.
ekta joint operation di Sivasagar Forest Range team aro Wildlife Crime Control Bureau bra ekta manuluku di amkuri bakan Assam samne di duita leopard chamra aro suspected leopard harti bishi dhorise khobor du XT janai di kena Assam Forest Rangers Association bra kosi ke mana kuri dia wildlife tu tuli mukukchong Nagaland bra transport kuri thagise Agashwani Kohimara apni khan logodi khobor ani di ase Taza Kobor Honibo Karuni Amikanaka X Sandals AIR News Alerts Aro AIR _ Kohemadi follow Kuribi. Abnikan by Idu Kobordo News on Ear App or YouTube channel AIR News Kohemabra Honiboli Paribo. Welcome back, Abnikan Samlaga Kobor Honiase. Centerba Electronics Components Manufacturing Scheme Laga Third Trench Nichidi 22 Noton Proposals the Munjodisi Junti Projected investment laka 41,863 crore Idu approvals pra 11 targeted segment products laka manufacturing di mobile manufacturing, telecom, consumer electronics, strategic electronics, automotive aro IT hardware kan milagina se. Idu projects kanba 2,58,000 crore dam production kurigina 34,000 nishina nokri kan banai di vela se. Occasion to Kotakura Electronics Aro IT Minister Ashwani Vaishnava Kwesike Dango reforms laka implementation Aro Jolti Shuru Kuridiado Modi Sarkar laka Ucha Dorkara se.
There is no difference between the industry and the government. We are all working for the same purpose, nation building. And nation first, always first is our fundamental principle. So let's work as one team or milker. A clear structural mechanism design ke liye, skilling ke liye, quality ke liye, or डोमेस्टिक सोर्सिंग के लिए सप्लाई चेन के डेवलपमेंट के लिए एक क्लियर मैकेनिज्म बनाते हैं
इनकम टैक्स डिपार्टमेंट पर मानोखान लगा पर्सनल डिजिटल एक्टिविटी ऑनलाइन खर्चा नहले जीवन रास्ता खान लगा पीछे कुरिया सिकुआ एकता पोस्ट ही सरकार पर मिसा सिकुए से प्रेस इन्फॉर्मेशन ब्यूरो लगा फैक्ट चेक यूनिट पर कुए से के मानोखान लगा ऑनलाइन एक्टिविटी साबुली कारणी इनकम टैक्स डिपार्टमेंट पर कोनो मेकानिज्म रखिया नाय इतु पर सफा कुरी जनाय दिसी के इतु कोथा दो मिसा आरो गलत से सरकार पर जनता खान लगो दे विश्वास ना कुरिया को दे वेरीफाई कुरी बोली अनुरोध करे से इकी समय সরকার বা কৈছে কি একটা সোশ্যাল মিডিয়া পৰা 500 টকা নোটছ কাণ্ডো এইটো সাল মাৰ্চ পৰা লৈ কিনে নাচোলা বুলি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া পৰা কৈছে কোৱাটো মিছ আছে ফেক্ট চেক ইউনিট পৰা কৈছে কি আৰ বি আই পৰা এইটো নিচিনা একো জনাই দিয়া নাই আৰু 500 ৰুপি নোটছ কাণ্ডো এতিয়া ভি লিগেল টেণ্ডাৰ হিচাপে চলাই আছে সবচে পহলাবাৰ কাৰণে ইণ্ডিয়ান আৰ্মী লগা এনিমেল কণ্টেইনজেণ্ট পৰা ৰিপাব্লিক ডে পেৰেড 2026 আমাৰ নেশ্যনেল কেপিটেল কাৰ্ডাফিয়া বাতি মাৰ্চ কৰিবলৈ আছে এইটোৰ পৰা মিলিটেৰী অপাৰেশ্যনছ দি জানুৱাৰ খান পৰা দেশ লগা কিছুমান সবচে দুখ ইলাকা খান্দি দৰকাৰ কাম কৰিয়াটো দেখাবলৈ আছে কণ্টেইনজেণ্ট দি দুইটা বেক্টেৰিয়ান কেমেলছ চাৰিটা জান্সকাৰ পনিছ চাৰিটা ৰেপ্টাৰ্ছ দহটা ইণ্ডিয়ান ব্ৰিড আৰ্মি কোটা এইটোৰ লগতে ছয়টা কনভেনশ্যনেল মিলিটেৰী কোটা খান এতিয়া ছাৰ্ভিচ দি থাকিয়া খান মিলাই কিনে আছে ইণ্ডিয়ান আৰ্মীৰ পৰা কৈছে কি স্পেচিয়েলি কিউৰেটেড এনিমেল কণ্টেইনজেণ্ট লগা ৰিমণ্ট আৰু ভেটেনাৰী কৰ্চ পৰা দেশ লগা ফ্ৰণ্টিয়াৰ সুৰক্ষা দি জানুৱাৰ খান পৰা মাদাত দিয়াটো দেখাবলৈ আছে কলম দি বেক্টেৰিয়ান কেমেল পৰা লৈ কিনে থাকে বুলিতো অলপ আগতে অপাৰেশ্যনছ কাৰণে লাডাখ লগা ঠাণ্ডা ডেজাৰ্টি ইণ্ডাক্ট কৰিছে আৰু হাও পানী খবৰ দি ইণ্ডিয়া মিটেৰলজিকেল ডিপাৰ্টমেণ্ট পৰা ইণ্ডিয়াৰে কিছুমান ৰিজনছ দি ভাৰী পৰা বেছি ভাৰী ফগটো কালি ফুজৰ সময়দাক হবলৈ জনাই দিছে
Arunachal Pradesh, Assam and Meghalaya, Bihar, Chhattisgarh, Ladakh, Nagaland, Manipur, Mizoram, Tripura, Rajasthan and Sikkim should expect dense fog until the morning hours of January 3rd. Visibility may drop sharply, disrupting road, rail and air travel.
নাগালেণ্ড কাৰণে একটা ফগ ৱাৰ্ণিং দু আহিয়া দুদিন কাৰণে ইছ্যু কৰিছে ষ্টেটি আহিয়া পাঁচদিন চামাইদি বেছিভাগ চোকা মৌচুম লগতে কহিমা আৰু পেৰেণ লগা জাগা জাগা দি কালি প্ৰখণ্ড হ'বলৈ আছে এইটো চামাইদি টেম্পাৰেচাৰটো কহিমা দি 4-17 ডিগ্ৰী চেলচিয়াছ আৰু ডিমাপুৰ দি 10-28 ডিগ্ৰী চেলচিয়াছ হ'বলৈ আছে টুৱেনচাং দি সবচে ঠাণ্ডা টেম্পাৰেচাৰ হৈ কিনে 2 ডিগ্ৰী চেলচিয়াছ দি নামি যাবলৈ আছে খবৰ সৃষ্টি হেডলাইনছ দুবাৰ জনাই আছে ভাইচ প্ৰেচিডেণ্ট চি বি ৰাধা কৃষ্ণন পৰা বিকশিত ভাৰত বনাই দিবলৈ নৱজীৱন লগা দৰকাৰ কাম খান জনাইছে ইণ্ডিয়াতে নাগালেণ্ড পৰা সবচে উচ্চ জি এছ টি গ্ৰথটো কামিয়াব হৈছে এক্সটার্নেল অফেয়ার্স মিনিষ্টার এস জয়শঙ্কর কৈছে কি আতংকবাদ পৰা সুৰক্ষা ৰাখিব ভাৰত লগতে হাক থাকি আছে আৰু মিনিষ্টাৰ ডক্টৰ জিতেন্দ্ৰ সিং পৰা কৈছে কি ভাৰত লগা ৰিফৰ্ম অফিচাৰটো টেকনলজি বা চলাই ৰাখিবলৈ আছে ইতিলোকত আজি চাম লগা খবৰ ইমান ডিচেজ কৰি আছে শুনি থাকিবি আহিয়াকালি ফুজিঅ' 7:25 নাগামিজ খবৰ আনি দিবলৈ আছে।